Ella a Cajpaní. Batori Hoitemoi Prozan Masohoria. Etiar Prodhan Batori Homuhul. অর্ধপরিবাহী খণ্ডত ভাৰতে দ্ৰুত অগ্ৰগতি লাভ কৰাৰ লগতে ইয়াৰ ডিজিটেল ভৱিষ্যতক শক্তিশালী কৰিবলৈ আৰু বিশ্বব্যাপী উদ্ভাৱনক আগুৱাই নিবলৈ শক্তিশালী পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰত ছিংগাপুৰ মন্ত্ৰীসভাৰ তৃতীয়লানি ঘূৰণীয়া মেজমেল অনুষ্ঠিত হ'ব। দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত সাহসী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে। নতুন দিল্লীত কালি এন চি পিৰ এটা প্ৰতিনিধি দলে নিৰ্বাচন আয়োগৰ সৈতে মত বিনিময় কৰে আৰু সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ 64 সংখ্যক সংস্কৰণ অহা 19 আগষ্টৰ পৰা দিল্লীত আৰম্ভ হ'ব। অৰ্ধপৰিবাহী খণ্ডত ভাৰতে দ্ৰুত অগ্ৰগতি লাভ কৰাৰ লগতে ইয়াৰ ডিজিটেল ভৱিষ্যতক শক্তিশালী কৰিবলৈ আৰু বিশ্বব্যাপী উদ্ভাৱনক আগুৱাই নিবলৈ শক্তিশালী পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা আৰু পঞ্জাৱত অৰ্ধপৰিবাহী গোটৰ অনুমোদন দিয়াৰ ফলত উৎপাদন ক্ষমতা বৃদ্ধি হ'ব, উচ্চ দক্ষতাসম্পন্ন নিয়োগৰ সৃষ্টি হ'ব আৰু ভাৰতক যোগান শৃংখলৰ মূল সিদ্ধান্তকাৰী হিচাপে স্থান দিব। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে কালি উৰিষ্যা, পঞ্জাব আৰু অন্ধ্ৰপ্ৰদেশত 4,594 কোটি টকাৰ আনুমানিক ব্যয়েৰে 4টা নতুন অৰ্ধপৰিবাহী গোটৰ বাবে অনুমোদন জনায়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত মন্ত্ৰী পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্ৰীবৈষ্ণৱে কয় যে চৰকাৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত মেট্ৰ ৰেল প্ৰকল্পৰ ফেজ ওৱান বিথ অনুমোদন জনাইছে, যাৰ আনুমানিক ব্যয় 5,801 কোটি টকাতকৈও অধিক। তেওঁ কয় যে মুঠ 12টা ষ্টেচন নিৰ্মাণ কৰা হ'ব আৰু 5 বছৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব। শ্ৰীবৈষ্ণৱে লগতে কয় যে চৰকাৰে অৰুণাচল প্ৰদেশৰ চি ইয়ামি জিলাত নিৰ্মাণ হ'বলগীয়া 700 মেগাৱাট ক্ষমতাসম্পন্ন টাটু টু জলবিদ্যুৎ প্ৰকল্পৰ বাবেও অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবিদ্যুৎ প্ৰকল্পৰ বাবে চৰকাৰে অনুমোদন জনোৱাৰ বাবে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক অভিনন্দন জনাইছে। শ্ৰীমোদীয়ে কয় যে এই প্ৰকল্প অতি গুৰুত্বপূৰ্ণ আৰু এই প্ৰকল্পই ৰাজ্যখনৰ উন্নয়নত গতি প্ৰদান কৰিব। নতুন দিল্লীত আজি ভাৰত ছিংগাপুৰ মন্ত্ৰীসভাৰ তৃতীয়লানি ঘূৰণীয়া মেজমেল অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰী ডঃ এছ জয়শংকৰ, নিৰ্মলা সীতাৰমন, অশ্বিনী বৈষ্ণৱ আৰু পীযুষ গোৱেলে এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈদেশিক মন্ত্ৰালয়ে জনাইছে যে ছিংগাপুৰৰ উপ প্ৰধানমন্ত্ৰী গন কিম য়ং আৰু বিদেশ মন্ত্ৰী জোছেফ ফাইনটিঅ'ও এই বৈঠকত অংশগ্ৰহণ কৰিব। মন্ত্ৰীসভাৰ এই ঘূৰণীয়া মেজমেলত ভাৰত ছিংগাপুৰ সহযোগিতাৰ বাবে নতুন কাৰ্যসূচী হিচাপে বিবেচিত হ'ব। ভাৰত ছিংগাপুৰৰ মাজত এক বিস্তৃত কৌশলগত অংশীদাৰিত্ব আছে আৰু মন্ত্ৰীসভাৰ ঘূৰণীয়া মেজমেলে এই দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক বহল তথা গভীৰ কৰাৰ পথ চিনাক্ত কৰিব। উল্লেখযোগ্য যে ভাৰত ছিংগাপুৰৰ মাজত 2022 চনৰ ছেপ্টেম্বৰ মাহত নতুন দিল্লীত ঘূৰণীয়া মেজমেলৰ উদ্বোধনী বৈঠক অনুষ্ঠিত হৈছিল। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ভাৰত আৰু ছিংগাপুৰৰ মাজত এক শক্তিশালী তথা বহুমুখী সম্পৰ্ক আছে আৰু এই সংযোগ হৈছে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ মূল চাবিকাঠি। মুম্বাইত কালি সেউজ আৰু ডিজিটেল মেৰিটাইম কৰিডৰ কাৰ্যসূচীৰ এটা ভিডিঅ' বাৰ্তাত শ্ৰীসোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ছিংগাপুৰৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক বিভিন্ন খণ্ডলৈ সম্প্ৰসাৰিত হৈছে। তেওঁ লগতে কয় যে ভাৰত ছিংগাপুৰ গ্ৰীণ এণ্ড ডিজিটেল শ্বিপিং কৰিডৰে কম নিৰ্গমন প্ৰযুক্তিৰ গ্ৰহণ ত্বৰান্বিত কৰিব, ডিজিটেল সঁজুলি শক্তিশালী কৰিব আৰু সামুদ্ৰিক কাৰ্যকলাপৰ ৰূপান্তৰ ঘটাব। মন্ত্ৰীগৰাকীয়ে কয় যে এই কৰিডৰসমূহ কেৱল বাণিজ্যিক পথ নহয় বৰঞ্চ অৰ্থনৈতিক সেউজ ডিজিটেল পথ, যিয়ে বিশ্ব বাণিজ্য গতিশীলতাক পুনৰ নিৰূপণ কৰিব। 60 বছৰীয়া ভাৰত ছিংগাপুৰ অংশীদাৰিত্বক প্ৰশংসা কৰি ছিংগাপুৰৰ উপ প্ৰধানমন্ত্ৰী গেন কিম য়ঙে উল্লেখ কৰে যে নবীকৰণযোগ্য শক্তি আৰু সামুদ্ৰিক উদ্ভাৱনৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজৰ সহযোগিতাই বহনক্ষম ভৱিষ্যতলৈ পৰিৱৰ্তন ত্বৰান্বিত কৰিব। দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে বৈদেশিক চাপৰ পৰিপ্ৰেক্ষিততো বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত সাহসী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে। নতুন দিল্লীত কালি কৃষক সংগঠনৰ নেতা আৰু কৃষকৰ এটা বৃহৎ দলে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে বৈঠকত মিলিত হৈ কৃষকৰ স্বাৰ্থ ৰক্ষাৰ বাবে চৰকাৰে লোৱা নিৰ্ণায়ক পদক্ষেপৰ প্ৰতি কৃতজ্ঞতা আৰু সমৰ্থন প্ৰকাশ কৰে। এই বৈঠকৰ সময়ত শ্ৰীচৌহানে কয় যে চৰকাৰে শীঘ্ৰে ভুৱা সাৰ আৰু ৰাসায়নিক পদাৰ্থ উৎপাদনকাৰীসকলৰ বিৰুদ্ধে নতুন আইন প্ৰণয়ন কৰিব। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত পৰহি কৃষকসকলক প্ৰদান কৰা বীমাৰ ধনৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কৃষকৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি অগ্ৰাধিকাৰ সাপেক্ষে আগুৱাই নিয়া হৈছে। কৃষকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কৃষকসকলে কেৱল ভাৰতৰ বাবেই নহয় বৰঞ্চ সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ বাবে দিনে নিশাই কাম কৰে। কৃষকসকল যোগানকাৰী আৰু দাতা বুলি উল্লেখ কৰি শ্ৰীচৌহানে কয় যে কৃষকৰ সেৱা হৈছে ঈশ্বৰৰ পূজা আৰু ইয়াতকৈ ডাঙৰ পূজা একো নাই। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীত কালি এন চি পিৰ এটা প্ৰতিনিধি দলে নিৰ্বাচন আয়োগৰ সৈতে মত বিনিময় কৰে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ তথা নিৰ্বাচন আয়ুক্তদ্বয় ডঃ সুখবীৰ সিং সাদ্ধু আৰু ডঃ বিবেক যোশীয়ে এন চি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ব্ৰিজমোহন শ্ৰীবাস্তৱৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে বিভিন্ন ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলৰ সভাপতিসকলৰ সৈতে নিৰ্বাচন আয়োগৰ মত বিনিময় কাৰ্যসূচীৰ অংশ হিচাপে এই বৈঠক অনুষ্ঠিত হয়। বিগত 150 দিনত মুঠ 419খন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। 44খন বৈঠক মুখ্য নিৰ্বাচনী বিষয়াৰ দ্বাৰা, 8খন জিলা নিৰ্বাচনী বিষয়াৰ দ্বাৰা আৰু 3879খন বৈঠক নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ দ্বাৰা অনুষ্ঠিত কৰা হয়। এই বৈঠকসমূহত বিভিন্ন ৰাজনৈতিক দলৰ 28,000তকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে কালি হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আয়োজন কৰা কাৰ্যসূচীৰ নেতৃত্ব দিয়ে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল ওম প্ৰকাশ মাথুৰসহ অংশগ্ৰহণকাৰীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে দেশৰ আজাদী কা অমৃত মহোৎসৱ আৰু ছিকিমৰ সোণালী জয়ন্তী উদযাপনৰ অংশ হিচাপে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ লক্ষ্য হৈছে নাগৰিক আৰু ৰাষ্ট্ৰীয় পতাকাৰ মাজত আৱেগিক সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে দেশপ্ৰেমক অধিক শক্তিশালী কৰা। তেওঁ কয় যে দেশৰ সংবিধানখনে অধিকাৰ আৰু কৰ্তব্যৰ কথা সোঁৱৰায়। তেওঁ জনসাধাৰণক ৰাষ্ট্ৰীয় দিৱসসমূহ গৌৰৱৰ ক্ষণ হিচাপে উদযাপন কৰিবলৈও আহ্বান জনায়। নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিভাৱকসকলে সন্তানক বিশেষ গুৰুত্ব দিব লাগে। ত্ৰিপুৰা ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আগৰতলাৰ প্ৰজ্ঞাভৱনত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত ভাষণ দি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই কালি এইদৰে প্ৰকাশ কৰে। এইচ আই ভি তথা এইডছৰ বিৰুদ্ধে সজাগ হোৱাৰ লক্ষ্যৰে বিদ্যালয় মহাবিদ্যালয়সমূহত ৰেড ৰিবন ক্লাব বৃদ্ধিটো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। সকলোৱে একেলগে কাম কৰিলে ত্ৰিপুৰাক এইচ আই ভি মুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিব পৰা যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ত্ৰিপুৰাকে ধৰি উত্তৰ পূবত এইচ আই ভিৰ সংক্ৰমণ উদ্বেগজনক। এইচ আই ভি আক্ৰান্তৰ ক্ষেত্ৰত বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ ভিতৰত ত্ৰিপুৰা চতুৰ্থ স্থানত আছে আৰু এয়া চিন্তাৰ বিষয় বুলিও তেওঁ মন্তব্য কৰে। সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ 64 সংখ্যক সংস্কৰণ 106টা দলেৰে 3টা শাখাত অনুষ্ঠিত হ'ব। এই 3টা শাখা হৈছে 17 বছৰ অনূৰ্ধ ল'ৰা, 17 বছৰ অনূৰ্ধ ছোৱালী আৰু ছাব জুনিয়ৰ। 19 আগষ্টৰ পৰা 25 ছেপ্টেম্বৰলৈ দিল্লী এন চি আৰ আৰু বেংগালুৰুত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অহা 19 আগষ্টৰ পৰা দিল্লী এন চি আৰত 17 বছৰ অনূৰ্ধ শাখাৰে প্ৰতিযোগিতা আৰম্ভ হ'ব। 2 ছেপ্টেম্বৰৰ পৰা বেংগালুৰুত ছাব জুনিয়ৰ শাখাৰ মেচ অনুষ্ঠিত হোৱাৰ লগতে 16 ছেপ্টেম্বৰৰ পৰা দিল্লী এন চি আৰত প্ৰতিযোগিতাৰ 17 বছৰ অনূৰ্ধ ল'ৰা শাখাৰ খেল অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। অৰ্ধপৰিবাহিক খণ্ডত ভাৰতে দ্ৰুত অগ্ৰগতি লাভ কৰাৰ লগতে ইয়াৰ ডিজিটেল ভৱিষ্যতক শক্তিশালী কৰিবলৈ আৰু বিশ্বব্যাপী উদ্ভাৱনক আগুৱাই নিবলৈ শক্তিশালী পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰত ছিংগাপুৰ মন্ত্ৰীসভাৰ তৃতীয়লানি ঘূৰণীয়া মেচমেল অনুষ্ঠিত হ'ব। দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত সাহসী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে। নতুন দিল্লীত কালি এন চি পিৰ এটা প্ৰতিনিধি দলে নিৰ্বাচন আয়োগৰ সৈতে মত বিনিময় কৰে আৰু সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ 64 সংখ্যক সংস্কৰণ অহা 19 আগষ্টৰ পৰা দিল্লীত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 মিনিটত। নমস্কাৰ।